গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা ফুজিৰ লগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। ফাৰ্টিলাইজাৰ্ছ ঠিক পৰা চলাই দিয়া কথাকে আগবঢ়াই দিবলৈ কাৰণে মহিনা লাম্বা খেত বচাও অভিযান আহিয়া কালিৰ পৰা পুৰা দেশতে চুৰু হৈ যাবলৈ আছে। এগ্ৰিকালচাৰ আৰু ফাৰ্মাৰ্ছ ৱেলফেয়াৰ কাৰণে ইউনিয়ন মিনিষ্টাৰ শিৱৰাজ সিং চৌহান পৰা কৈছে, এইটো কেম্পিয়নকে এটা লাম্বা নেশ্যনেল ড্ৰাইভ বনাই দি কিনা ফাৰ্মছ ফাৰ্মাৰ্ছ আৰু বস্তিবিলাকে জোৰাই দিবলৈ লাগে। তিয়পৰা কৈছে ফাৰ্টিলাইজাৰ্ছ বেলেঞ্চ আৰু নোকচান নকৰি কিনা চলাই দিয়া মৌচুম লগতে জোৰা চুনৌতিবিলাক ওপৰতে ফাৰ্মাৰ্ছ খানকে ঠিক সময়তে সুযোগ দিয়া পঞ্চায়ত লেভেলতে সদায় ভাগ লৈ দিয়া আৰু বস্তিবিলাক নিমিত্তে লাভবিলাক চিধা উপলব্ধ কৰাই দিয়া ওপৰতে এইটো কেম্পেইন লগা আচল ধ্যান থাকিবলৈ আছে। এইটো অভিযানকে জুন মহিনা 30 তাৰিখ তাক চলাই দিবলৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আজি ফুজিৰ 11 বাজিতে আকাশবাণীৰ ওপৰতে মন কী বাত প্ৰগ্ৰামটোৱে দেশ আৰু বিদেশতে থাকি মানুহখন লগতে তেওঁ লগা ভাৱনা বিচাৰবিলাক বাতি দিবলৈ আছে। এইটো মান্থলি ৰেডিঅ' প্ৰগ্ৰাম লগা 134th এপিছড হবলৈ আছে। একটা ৰিপৰ্ট
কাৰ্যক্ৰমটো পুৰা আকাশবাণী আৰু দূৰদৰ্শন নেটৱৰ্ক AIR নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপটোৱে প্ৰচাৰণ কৰিবলৈ আছে। ইটোতো AIR নিউজ, DD নিউজ, PMO আৰু মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং লগা ইউটিউব চেনেলছতে লাইভ ষ্ট্ৰীম কৰিবলৈ আছে। আকাশবাণীৰ পৰা কাৰ্যক্ৰমটো হিন্দীতে প্ৰচাৰণ কৰাৰ পাছতে ৰিজনেল ভাষাখনতে প্ৰচাৰ কৰিবলৈ আছে।
পাব্লিক চেক্টৰ অইল মাৰ্কেটিং কোম্পানীজবিলাক পৰা আশ্বাসন দিছে কি ফিউল ছাপ্লাই চেইন দে কোনোবি ৰুকাৱট নাথাকি কিনা পূৰা নাগালেণ্ড কাৰণে পেট্ৰল ডিজেল আৰু LPG লগা ছাপ্লাই মজুত থাকি আছে। ইণ্ডিয়ান অইল, ভাৰত পেট্ৰলিয়াম আৰু হিন্দুস্তান পেট্ৰলিয়াম পৰা কৈ দিছে কি চব ৰিটেইল আউটলেটছ, LPG ডিষ্ট্ৰিবিউটৰ্ছ, টাৰ্মিনেলছ আৰু ডিপ'বিলাক নৰ্মেল কাম কৰি দি আছে, যেতিয়া ৱাপচ ভৰাই দিয়া চাইকেলছবিলাক বি ঠিক সময়তে চলি আছে। তেওঁখন পৰা কৈ দিছে কি ডমেষ্টিক LPG কনজিউমাৰ্ছ খান পৰা ৰেগুলাৰ চিলিণ্ডাৰ্ছ ডেলিভাৰী পাবলৈ আশা ৰাখিবলৈ পাৰে আৰু মজুত চেনেলবিলাক পৰা ৰিফিল কাৰণে বুকিং কৰি দিয়া জাৰি ৰাখি দিবলৈ পাৰে। পেট্ৰল আৰু ডিজেল বি চব ফিউল ষ্টেচনছবিলাকতে উপলব্ধ থাকি আছে। নৰ্মেল হিচাপতে ফিউল আৰু LPG ৰিফিল কৰি দিবলৈ আৰু পেনিক কৰি কিনা খৰিদ কৰাৰ পৰা বাচিবলৈ কাৰণে কনজিউমাৰ্ছ খানকে এডভাইচ কৰি দিছে। ইউথ এফেয়াৰ্ছ আৰু স্পৰ্টছ কাৰণে ইউনিয়ন মিনিষ্টাৰ ডক্টৰ মনসুখ মাণ্ডাভিয়াৰ পৰা যোৱাকালি শ্বিলংতে এটা হাই লেভেল মিটিংতে 39th National Games 2027 হষ্ট কৰি দিবলৈ কাৰণে মেঘালয় লগা তৈয়াৰীবিলাকে ৱাপচ চাই দিছিলে। এইটো মিটিংতে চীফ মিনিষ্টাৰ কনৰাড চাংমা, ইউথ এফেয়াৰ্ছ আৰু স্পৰ্টছ কাৰণে মিনিষ্টাৰ অফ ষ্টেট ৰক্ষা খাটছে, ইণ্ডিয়ান অলিম্পিক এছ'চিয়েচন লগা প্ৰেচিডেণ্ট PT উষা আৰু দুসৰাখান মাজতে 8টা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছবিলাক পৰা অফিচিয়েলছ খান যোগ দিছিলে। উন্নতি ওপৰতে মন সন্তুষ্ট হোৱা জনাই দি কিনে ইউনিয়ন মিনিষ্টাৰ পৰা কৈছে এইটো 2027 গেমছ পৰা ইভেণ্ট লগা ইতিহাসতে এটা নতুন বেঞ্চ মাৰ্ক বনাই দিব।
নৰ্থ ইষ্ট কে লিয়ে এক আচ্ছি অপৰচুনিটি নেশ্যন ৱাইড আপনা কালচাৰ কো দিখানে কি আপনি হস্পিটালিটি কো দিখানে কি অর টুরিজম পারপাস অফ ভিউ সে ভী উসকা বহুত ফায়দা হো রা জিস তরহ সে তৈয়ারি চল রহি উসকো দেখতে হুয়ে মে ইতনা আবশ্যক কহুঙ্গা কি নেশনাল গেমস নহীঁ কেবল মেঘালয় লেকিন সারে নর্থ ইস্ট কে লিয়ে বহুত ফায়দা হো।
ডক্টৰ মাণ্ডাভিয়াৰ পৰা ৱৰ্ল্ড ক্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰ, ইফিচিয়েণ্ট অৰ্গেনাইজেশ্যন আৰু পাব্লিক পাৰ্টিচিপেশ্যন ওপৰতে জোৰ দিছে আৰু কৈছে ছাষ্টেইনেবিলিটি আৰু ডাইভাৰ্চিটি এইটো গেমছ লগা আচল মেছেজ হ'ব। তেওঁৰ পৰা টেলেণ্ট চিনি লোৱা আৰু এণ্টি ডপিং জানকাৰী ওপৰতে আৰু বেছি ধ্যান দিবলৈ কাৰণে বি মাতিছে। ইউনিয়ন মিনিষ্টাৰৰ পৰা শ্বিলংতে এটা মাল্টিপাৰ্পাছ ইণ্টিগ্ৰেটেড স্পৰ্টছ ইনডোৰ হল বি উদঘাটন কৰি দিছিলে আৰু জনাই দিছে কি মেঘালয়তে জলদিহে 150 কৰোৰ টকা ৰকম লগা খৰচাতে এটা ৱৰ্ল্ড ক্লাছ হাই এল্টিটিউড ট্ৰেইনিং চেণ্টাৰ বনাই দিয়া হ'ব। 39th National Games কাৰণে মেঘালয় লিড হষ্ট আছে, যেতিয়া দুসৰা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছবিলাক পৰা একটা একটা স্পৰ্টিং ডিচিপ্লিন হষ্ট কৰি দিবলৈ আছে। আণ্ডাৰ 17 ছকৰা আৰু ছুকুৰী খান কাৰণে এণ্টাৰ স্কুল প্ৰি সুব্ৰত কাপ ইন্টারন্যাশনাল ফুটবল টুর্নামেন্ট 2026 শুক্রবার দিনতে চুমুকি দিমাতে শেষ হয়ে যাইছে। বয়েজ ক্যাটেগরিতে 17 আর গার্লস ক্যাটেগরিতে 4টাকে লয় ডিমাপুর নিউল্যান্ড প্যারেন আর চুমুকি দিমা ডিস্ট্রিক্টস বিলাকপরা পুরাপুরি 21 স্কুলস বিলাকপরা এই টুর্নামেন্টে ভাগ লই দিছিলে। বয়েজ ফাইনালতে গ্রিনউড হায়ার সেকেন্ডারি স্কুল পরা কিং ডেভিড হায়ার সেকেন্ডারি স্কুলকে 3-2 পরা হারাই দি কিনা এই চ্যাম্পিয়নশিপ টাইটল জিতি লৈছিলে। একে সময়তে গভর্নমেন্ট হাই স্কুল মলভূম টাই ব্রেকারতে লিভিং স্টোন হায়ার সেকেন্ডারি স্কুল পরা আগে থাকি কিনা গার্লস ক্যাটেগরিতে চ্যাম্পিয়ন হিসাবতে আগে আহি যাইছিলে। এই চারটা ফাইনালিস্ট টিমস বিলাক পরা ইতিয়া স্টেট লেভেল প্রি সুব্রত কাপ ফুটবল টুর্নামেন্টে জোন 2 কে রিপ্রেজেন্ট করে দিব, যুন্তু আহিয়া মইনাতে আইজি স্টেডিয়াম কহিমাতে থাকি বলে আছে। আর মৌসুমতে ইন্ডিয়ান মেট্রোলজিক্যাল ডিপার্টমেন্ট পরা অনুমান করে দিছে কি এই সপ্তাহ সময়তে নর্থ ইস্টে বর্ষণ জারি থাকিবলে আছে। এই সময়তে নাগাল্যান্ড পরা কিছুমান জায়গা বিলাকতে ভারী বর্ষণ অনুভব করে দিব। এইটি ফুজির লগা খবর দিয়া শেষ করে আছে। শুনে থাকিবি সাম লাগা নাগামিজ খবর আনি দিব 7:10 মিনিটে। আপনি খান সব লাগা দিন ভাল হব বলে আশা করে আছে।